নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলসমূহ আজি ঘোষণা কৰা হয়। পৰীক্ষাৰ্থীসকলে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সংশ্লিষ্ট ৱেবছাইটত গৈ তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। প্ৰতিটো পদৰ বাবে দুজনকৈ প্ৰাৰ্থী বাছনি কৰা হৈছিল। এই বাছনিকৃত প্ৰাৰ্থীসকলৰ দক্ষতাৰ প্ৰমাণৰ পাছত আজি চূড়ান্ত ফলাফল প্ৰকাশ পায়। তৃতীয় বৰ্গৰ 7,650 পদৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰা হৈছে। অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলসমূহো আজি ঘোষণা কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডৰ www.slprbassam.in ৱেবছাইটত এই ফলাফলসমূহ ঘোষণা কৰা হয়। একেদৰে অসম আৰক্ষীৰ 144টা উপ পৰিদৰ্শক পদ, অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ 7টা উপ পৰিদৰ্শক, অসম কমাণ্ডো বেটেলিয়নৰ 51টা উপ পৰিদৰ্শক আৰু 164টা কনিষ্টবল পদৰ লগতে অন্যান্য পদসমূহৰ কাৰণে আয়োজন কৰা পৰীক্ষাসমূহৰো ফলাফল আজি ঘোষণা কৰা হয়। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি কনিষ্টবল পদত থকা স্থগিতাদেশ প্ৰত্যাহাৰ কৰাৰ পাছত বাকী থকা 5,614 পদৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। 64খন দেশ মটৰচাইকেলেৰে ভ্ৰমণ কৰা মীনাক্ষী দাসে জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী কৰিছে। ইণ্ডো চীন সীমান্তৰ তাটছিং ভ্ৰমণ সামৰি শিৱসাগৰত কালি বিয়লি উপস্থিত হোৱা মীনাক্ষী দাসে শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ সন্মুখৰ পৰা শিল্পীগৰাকীৰ প্ৰতি এই দাবী উত্থাপন কৰে।
এবাৰ আমি এটা ৰাইড লৈ ওলাইছিলো, বহুত চেলেঞ্জিং ৰাইড, সেইটো আছিলে ইণ্ডো চাইনা বৰ্ডাৰ। আমি গৈছিলো তাটছিং অফ ৰোড কৰিবৰ কাৰণে, কাৰণ মই সদায় চেলেঞ্জ লৈ ভাল পাওঁ। আৰু এটা চেলেঞ্জৰ লগত কিন্তু এবাৰ ডাঙৰ এটা মেছেজ লৈ ওলাইছিলো, সেইটো হ'ল #justiceforjubin। আৰু জাষ্টিছ ফৰ জুবিন এইটো কাৰণে আমি জানো কিয় জাষ্টিচ লাগে, প্ৰতিটো বস্তুৰ ন্যায় হ'ব লাগে। এতিয়া CM ছাৰৰ ওপৰত সঁচাকে এইটো প্ৰেছাৰ হয়, প্ৰেছাৰ এইটো কাৰণে কৈছো যে তেওঁ ন্যায়টো দিবলৈ তেওঁৱে দিব লাগিব।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তত সহযোগিতা আগনবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত বিশেষ অনুসন্ধানকাৰী গোটে ছিংগাপুৰৰ অসম এছ'চিয়েচনৰ 10 সদস্যলৈ নতুনকৈ চমন জাৰি কৰিছে। প্ৰাৰম্ভিক অৱস্থাত SIT-এ অসম এছ'চিয়েচনৰ 8 চমন জাৰি কৰিছিল যদিও ইয়াৰে কেৱল ৰূপকমল কলিতাহে যোৱা মঙলবাৰে SIT-ৰ সন্মুখত হাজিৰ হয়। সোধা পোছাৰ সময়ত কলিতাই আৰক্ষীক তদন্তত সহযোগিতাৰ আশ্বাস দিয়ে। ইপিনে SIT-এ কলিতাক সোধা পোছা কৰাৰ পাছত দুৰ্ঘটনা সন্দৰ্ভত বহু নতুন তথ্য লাভ কৰিছে। বিশেষকৈ ছিংগাপুৰৰ সাগৰলৈ যোৱাৰ সময়ত ইয়টত জুবিন গাৰ্গৰ সৈতে 8 পৰিৱৰ্তে মুঠ 10 প্ৰৱাসী অসমীয়া আছিল বুলি তথ্য পোৱা গৈছে। ইয়াৰে এগৰাকী নলবাৰীৰ টিহুৰ সুস্মিতা গোস্বামী বুলি জানিব পৰা হৈছে। তেওঁ সম্প্ৰতি ছিংগাপুৰত অধ্যয়ন কৰি আছে। SIT-এ কালিও এই ঘটনা সংক্ৰান্তত বহুকেইজন লোকৰ ভাষ্য গ্ৰহণ কৰে। বিশিষ্ট শব্দ অভিযন্তা দিগন্ত শৰ্মা, নৰ্থ ইষ্ট ফেষ্টিভেলৰ জনসম্পৰ্কৰক্ষী বিষয়া অনুজ কুমাৰ বৰুৱা, বাদ্যযন্ত্ৰী পাৰ্থপ্ৰতিম গোস্বামী, জুবিন গাৰ্গৰ দুজন ব্যক্তিগত দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু প্ৰবীণ বৈশ্যৰো ভাষ্য সংগ্ৰহ কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে 2025-2026 বৰ্ষৰ বাবে আহ্বান জনোৱা অসম শিল্পী পেঞ্চন আৰু বিশেষ পৰিয়াল পেঞ্চন তথা বাৰ্ষিক শিল্পী সন্মানৰ আবেদনৰ দিন বৃদ্ধি কৰিছে। পূৰ্বে 10 অক্টোবৰৰ ভিতৰত পেঞ্চনৰ বাবে আবেদন দাখিল কৰিবলৈ কোৱা হৈছিল যদিও সম্প্ৰতি অনলাইন আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 20 অক্টোবৰলৈ পিছুৱাই দিয়া হৈছে। আগ্ৰহীসকলে 20 অক্টোবৰ নিশা 12 বজাৰ ভিতৰত অনলাইনযোগে আবেদন কৰিব পাৰিব। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত কালিৰ পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন অনুষ্ঠিত হৈছে। মহাৰাষ্ট্ৰৰ এগ্ৰিকালচাৰেল মাইক্ৰ' অৰ্গেনিজম মেনুফেকচাৰ্ছ এণ্ড ফাৰ্মাৰ্ছ এছ'চিয়েচন আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হৈছে। এই উপলক্ষে বিশ্ববিদ্যালয়খনৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত কালি আয়োজিত অনুষ্ঠানত উত্তৰ প্ৰদেশৰ NBAIMৰ সঞ্চালক ডঃ আলোক কে শ্ৰীবাস্তৱে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সন্মিলনৰ সমন্বয়ক ধানেশ্বৰ ৱাকচুৱে ভাষণত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ পৰিৱৰ্তে জৈৱিক কীটনাশকৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনায়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিভিন্ন শাখাৰ সন্মানসমূহ আগবঢ়োৱা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাক এই অনুষ্ঠানতে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। খেলৰ বাতৰি। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ নতুন দিল্লীত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল আজি আৰম্ভ হৈছে। ভাৰতে প্ৰথমে বেটিং কৰি এই বাতৰি লিখাৰ পৰলৈকে 1 হেৰুৱাই 94 সংগ্ৰহ কৰিছে। আহমেদাবাদত অনুষ্ঠিত প্ৰথমখন টেষ্টত ভাৰত 1 আৰু 140 বিজয়ী হৈছিল। আন এটা জয়েৰে শৃংখলাত ক্লিন ছুইপৰ লক্ষ্যৰে শুভমান গিল নেতৃত্বাধীন ভাৰতীয় দলটো টেষ্টত অৱতীৰ্ণ হৈছে। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।